এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তুংগত। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান। নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া EVMসমূহত প্ৰাৰ্থীৰ নাম আৰু প্ৰতীক চিহ্ন সন্নিৱিষ্টকৰণৰ কাম সম্পূৰ্ণ। কিংবদন্তী ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমাৰ শেষকৃত্য আদিংগিৰি পাহাৰত সম্পন্ন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয়ৰ বাবে 157 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ দুদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰে ব্যাপক ৰূপ লৈছে। কংগ্ৰেছৰ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আজি পুনৰ অসমলৈ আহিছে। শ্ৰীগান্ধীয়ে গোলাঘাট, বিশ্বনাথ আৰু কমলপুৰত নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ বিশ্বনাথৰ CTC খেলপথাৰত আয়োজিত জনসমাৱেশত অংশ লৈ বিজেপিক তীব্ৰ সমালোচনা কৰে। শংকৰদেৱ জুবিন গাৰ্গে একতাৰ দোলেৰে বান্ধি ৰখা অসমীয়া সমাজখনত শাসকীয় দলে বিভেদ সৃষ্টি কৰিব বিচাৰিছে বুলি কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ তোলে। শ্ৰীগান্ধীয়ে অসমত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ উপৰি 10 লাখ লোকক ভূমিপট্টা প্ৰদান তথা চাহ শ্ৰমিকক 450 টকাকৈ মজুৰি প্ৰদান কৰা হ'ব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে।
जो यहाँ पे जमीन दी जा रही है ये 18,000 बीघा, ये 6,000 बीघा अदानी। भाइयों और बहनों, अदानी कोई साधारण कंपनी नहीं है। अदानी बीजेपी का फाइनेंशियल स्ट्रक्चर है। बीजेपी नरेंद्र मोदी हिंदुस्तान का धन, हिंदुस्तान का इंफ्रास्ट्रक्चर, हिंदुस्तान के एयरपोर्ट, हिंदुस्तान के पोर्ट, सोलर प्लांट, विंड पावर प्लांट सारे के सारे अदानी को दे रहा है। इस कंपनी का नाम अदानी है, मगर सचमुच में इसका नाम मोदानी कंपनी है।
ज्येष्ठ बीजेपी नेता तथा केंद्रीय मंत्री শিৱৰাজ সিং চৌহানে আজি বোকাখাটত NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মন্ত্ৰী অতুল বৰাৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত অতুল বৰাৰ মন্ত্ৰিত্বকালত অসমৰ কৃষিখণ্ডৰ আমূল পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰে। তেওঁ লগতে এইবাৰৰ নিৰ্বাচনত অতুল বৰা অভিলেখ সংখ্যক ভোটত জয়ী হ'ব বুলি দাবী কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক প্ৰচাৰ অভিযানত সংগ দিয়ে। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম গোৱালপাৰা, দুধনৈ, পলাশবাৰী আৰু বকো ছয়গাঁৱত প্ৰচাৰ চলায়। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীয়ে আজি চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ প্ৰচাৰ সভাত অংশ লয়। চাহবাগিচা অঞ্চলত বিজেপিৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তেওঁ বৰহাট চাহবাগিচাত নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ধেমাজিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নলবাৰী জিলাৰ টিহুত বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈও নিৰ্বাচনী প্ৰচাৰত অংশ লয়।
ৰাইজে নখ জোকাৰিলে নৈ বয়, হয়নে? গতিকে টিহু সমষ্টিৰ ৰাইজে যিটো কথা মুকলিকে ব্যক্ত কৰিলে, ইয়াৰ পৰা স্পষ্ট হৈছে তেখেতে অভিলেখ সংখ্যক ভোটৰ বিবেচনাত জয়যুক্ত হ'ব। আৰু পাটোৱাৰী ডাঙৰীয়া এনেও অভিজ্ঞ এগৰাকী অত্যন্ত দক্ষতা সম্পন্ন ব্যক্তি, ৰাজনীতিক। তেখেতে প্ৰমাণ কৰিলে যে অসমৰ দীৰ্ঘদিনীয়া ৰাজনীতি পথাৰত থাকি তেখেতে জাতীয় স্বাৰ্থত যিমানখিনি কাম কৰিলে মানুহে কেতিয়াও নাপাহৰে। জাতীয় আন্দোলনৰ পৰা আৰম্ভ কৰি কোনটো দুৰ্যোগপূৰ্ণ মুহূৰ্তত তেখেতৰ অৱদান নাই অসমীয়া জাতিৰ বাবে, সকলো সময়তে। গতিকে এইগৰাকী নেতাৰ লগত বেলেগ নেতা কোনো কম্পেয়াৰ নহয়। ৰাইজৰ কোনো চইচ নাই, এটাই চইচ, চন্দ্ৰমোহন পাটোৱাৰী, বিজেপি।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমলৈ আহিব। তেওঁ মৰাণত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ভৱানীপুৰ, সৰভোগ আৰু লামডিঙতো প্ৰচাৰ চলাব। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ আৰু পৰহিলৈ বৰাক উপত্যকাত প্ৰচাৰ চলাব। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কাইলৈ অসমলৈ আহিব। পৰহিলৈ তেওঁ এখন সংবাদমেলতো ভাগ ল'ব। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও কাইলৈ ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা। UPPLৰ সভাপতি প্ৰমোদ বড়োৱেও আজি চিৰাঙত দলীয় প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী আৰু কমল সিং নাৰ্জাৰীৰ সমৰ্থনত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচান সিঙে কাছাৰ জিলাৰ উদাৰবন্ধ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাজদীপ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ৰংপুৰত আজি এখন জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো উন্নয়নৰ ধাৰা অব্যাহত আছে বুলি উল্লেখ কৰে। লোকসভাৰ সাংসদ তথা অভিনেতা মনোজ তিৱাৰীয়ে কাছাৰৰ ঢলাইৰ বিজেপি প্ৰাৰ্থী অমিয়কান্তি দাসৰ সমৰ্থনত ডাৰ্বি চাহবাগিচাত নিৰ্বাচনী সভাত অংশ লয়। 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ উদ্দেশ্যে 8 এপ্ৰিলত বিদেশী প্ৰতিনিধিৰ এটা দল অসমত উপস্থিত হ'ব। দলটোত এংগোলা, ভূটান, ইজিপ্ত, পৰ্তুগাল, মেক্সিকো, শ্ৰীলংকা, বেনিন আৰু ক্ৰোৱেছিয়াকে ধৰি কেইবাখনো দেশৰ প্ৰতিনিধিক লৈ গঠিত এই দলটোৱে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে বৈঠকত মিলিত হ'ব। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
সংকল্পবদ্ধ বিজেপি চৰকাৰ চাহ বাগিচাৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব ভূমি পট্টা। পৰ্যায়ক্ৰমে 500 টকালৈ বৃদ্ধি কৰা হ'ব চাহ শ্ৰমিকৰ মজুৰি। ৰাইজৰ আকাংক্ষা বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
বিধানসভা নিৰ্বাচন উপলক্ষে আমাৰ সমষ্টি অৱলোকনত শুনক গোলাঘাট সমষ্টিৰ অৱলোকন।
গোলাঘাট জিলাৰ 5টা বিধানসভা সমষ্টি হ'ল ক্ৰমে গোলাঘাট, দেৰগাঁও, বোকাখাট, খুমটাই আৰু সৰুপথাৰ। অসম বিধানসভাৰ সমষ্টিসমূহৰ ভিতৰত এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে গোলাঘাট বিধানসভা সমষ্টি। অহা 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে এইবাৰ সমষ্টিটোৰ পৰা মুঠ 4 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী সুশীল হেৰেঞ্চৰ মনোনয়ন অগ্ৰাহ্য হয়। গতিকে গোলাঘাট সমষ্টিত এই নিৰ্বাচনত 3 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাৰ্থীকেইগৰাকী হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিত্তমন্ত্ৰী অজন্তা নেওগ, ভাৰতীয় কংগ্ৰেছৰ বিতুপন শইকীয়া আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰুবুল বৰা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পূৰ্বৰ 95 নম্বৰ আৰু বৰ্তমানৰ 103 নম্বৰ গোলাঘাট বিধানসভা সমষ্টিৰ পৰিসীমা কিছু হ্ৰাস পাইছে। পূৰ্বৰ কেইবাখনো পঞ্চায়ত সমষ্টিটোৰ পৰা কৰ্তন হৈ যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ কেইবাখনো পঞ্চায়ত চামিল হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি গোলাঘাট সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,01,387 গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 99,458 গৰাকী আৰু মহিলা 1,01,927 গৰাকী। সমষ্টিটোত এইবাৰৰ নিৰ্বাচনত এটা আদৰ্শ ভোটকেন্দ্ৰ আৰু মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ থাকিব 30টা। বিগত 5টা কাৰ্যকালৰ বিধায়ক অজন্তা নেওগৰ দখলত থকা সমষ্টিটোত বিগত নিৰ্বাচনত অজন্তা নেওগে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বিতুপন শইকীয়াক 9,325টা ভোটৰ ব্যৱধানত পৰাভূত কৰিছিল। তৃতীয় স্থানত আছিল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰীণা শইকীয়া। তেওঁ ভোট লাভ কৰিছিল 5,062টা। 1952 চনত অনুষ্ঠিত অসম বিধানসভাৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত গোলাঘাটবাসীয়ে এই সমষ্টিটো লাভ কৰিছিল। সমষ্টিটোৰ প্ৰথমগৰাকী বিধায়ক আছিল কংগ্ৰেছৰ ৰাজেন্দ্ৰ নাথ বৰুৱা। অসম চৰকাৰৰ কেইবাটাও বিভাগৰ মন্ত্ৰী অজন্তা নেওগ একেৰাহে 5 বাৰকৈ সমষ্টিটোত প্ৰতিনিধি হৈ আছে। এইবাৰো বিজেপি মিত্ৰজোঁটৰ পৰা অজন্তা নেওগ সমষ্টিটোৰ পৰা নিৰ্বাচনত শক্তিশালী প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈছে। গোলাঘাটৰ আমাৰ সংবাদদাতা হিৰণ্য গগৈৰ সৈতে মই পুলক গগৈ।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জিলা প্ৰশাসনসমূহ সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে। নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া EVMসমূহত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীক চিহ্ন সন্নিৱিষ্টকৰণ কাৰ্য ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত সফলতাৰে কৰা হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সম্পূৰ্ণ স্বচ্ছতাৰে প্ৰাৰ্থী অথবা তেওঁলোকৰ অনুমতিপ্ৰাপ্ত প্ৰতিনিধিৰ উপস্থিতিত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। মুঠ 41,320টা বেলট ইউনিট, 43,975টা কণ্ট্ৰল ইউনিট আৰু 43,997টা VVPAT ইউনিটত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীক চিহ্ন সন্নিৱিষ্ট কৰা হৈছে। ৰাজ্যৰ 31,490টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰয়োজন সাপেক্ষে ব্যৱহাৰৰ বাবে EVM সংৰক্ষণ কৰা হৈছে। দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ একমাত্ৰ বিধানসভা সমষ্টিৰ মানকাছাৰৰ 402টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্ৰহণ সম্পন্ন কৰাৰ বাবে 488টা ভোটগ্ৰহণকাৰী দলক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ পূৰ্বে পলিং আৰু প্ৰিজাইডিং বিষয়াসকলকো প্ৰশিক্ষণ দিয়া হৈছিল। কাৰ্বি আংলং জিলাত নিৰ্বাচনী প্ৰক্ৰিয়াত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে আজি ডাক বেলটযোগে ভোটদান কৰে। জিলাখনৰ নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্ত আৰণ্য শইকীয়াই ডিফুত ডাক বেলটযোগে ভোটদান কৰে। নিৰ্বাচনী জিলাখনত নিয়োজিত কৰ্মচাৰীসকলে কাইলৈ পৰ্যন্ত ডাক বেলটযোগে ভোটদান কৰিব পাৰিব। ডিব্ৰুগড় জিলাত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি সাধাৰণ পৰ্যবেক্ষক TN ভেংকটেশে চাবুৱাল আহোৱাল, ডিব্ৰুগড় আৰু খোৱাং বিধানসভা সমষ্টিত ৰিটাৰ্ণিং বিষয়া, সহকাৰী ৰিটাৰ্ণিং বিষয়া, জোনেল আৰু ছেক্টৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয়। তদুপৰি মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰসমূহত প্ৰয়োজনীয় সুবিধা প্ৰদান সন্দৰ্ভত আলোচনা কৰা হয়। যোৰহাট জিলাত নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। তদুপৰি জিলাখনৰ বিভিন্ন প্ৰান্তত সুৰক্ষাকৰ্মীয়ে তালাচী চলাই আছে। ইপিনে জিলা প্ৰশাসনে ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি পদযাত্ৰা অনুষ্ঠিত কৰে। যোৰহাট জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় আৰু ONGCৰ উদ্যোগত তথা জিলা চুইপ কোষৰ সহযোগত এই পদযাত্ৰা কৰা হয়। তদুপৰি জিলাখনত নিৰ্বাচনী দায়িত্বত নিয়োজিত CRPFৰ জোৱানসকলৰ সুস্বাস্থ্য সুনিশ্চিত কৰাৰ বাবে আজি জিলা প্ৰশাসনে স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। এই শিবিৰত কমেও 50 জন জোৱানৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। বজালী জিলাত প্ৰশাসনে প্ৰতিগৰাকী ভোটদাতাক গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে 85 বছৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বাসগৃহৰ পৰা ভোটদানৰ সুবিধা দিয়া হৈছে। অসমৰ ফুটবল জগতৰ কিংবদন্তীস্বৰূপ মেন অব গোল্ডেন বুট নামেৰে পৰিচিত প্ৰসিদ্ধ ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমাৰ শেষকৃত্য আজি গুৱাহাটীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত সম্পন্ন হয়। ইয়াৰ আগেয়ে কাহিলিপাৰাৰ 10ম আৰক্ষী ছাউনীত চাংমাক সন্মান জনোৱা হয়। এই কাৰ্যসূচীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আৰু মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তকে ধৰি ভালেসংখ্যক আৰক্ষী বিষয়া উপস্থিত থাকে। কাৰ্যসূচীত অংশ লৈ আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী সিঙে এইদৰে কয়।
গিলবাৰ্টছন চাংমা কেৱল অসম পুলিচৰ কাৰণে নাই, গোটেই ষ্টেট আৰু গোটেই নৰ্থ ইষ্টৰ কাৰণে এটা লেজেণ্ডাৰী আইকন আছিলে। কালিয়ে যেতিয়া আমি খবৰটো পালোঁ তেতিয়া কেইটামান কথা ওলাইছে, যেনেকে আমাৰ এটা ৰিটায়াৰ্ড অফিচাৰে কৈছে যে তেখেত যেতিয়া ক্লাছ 8ত আছিলে তেতিয়া ষ্টেডিয়ামত মেচ আছিলে আৰু গিলবাৰ্টছন চাংমাক চাবলৈ গোটেই অসমৰ পৰা মানুহ আহিছিলে। কালি আপুনি দেখিছে বাকী ষ্টেটবিলাকৰ পৰাহে বহুত কণ্ডোলেন্স মেছেজ আৰু কথা আহিছে। অসমৰ গৌৰৱ আছিলে আৰু আমি ফুল অনাৰ্ছত তেখেতক বিদায় দিছোঁ আৰু আপোনাৰ মাধ্যমত থ্ৰু এতিয়া আনাউন্স কৰোঁ যে এই বছৰ আগৰ বছৰ নেক্সট বছৰৰ পৰা আমি গিলবাৰ্টছন চাংমা ইনভিটেশ্যনেল টুৰ্ণামেণ্ট কৰিম।
চাংমাৰ নশ্বৰ দেহ গুৱাহাটী টাউন ক্লাবলৈ লৈ গৈ ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত শেষকৃত্য সম্পন্ন হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কিংবদন্তী ফুটবলাৰগৰাকীৰ কালি পুৱা গুৱাহাটীৰ কাহিলিপাৰাৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 70 বছৰ। অসম পুলিচ ফুটবল দলক 1972ৰ পৰা 1982 চনলৈ অধিনায়ক হিচাপে নেতৃত্ব দিয়া গিলবাৰ্ট চাংমাই এই সময়ছোৱাত মুঠ 7 বাৰ সন্তোষ ট্ৰফী ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ লগতে অসম পুলিচৰ হৈ বৰদলৈ ট্ৰফী, ATP এচিল্ড, কেপ্টেইন এন এম গুপ্তা ট্ৰফীৰ খিতাপ জয় কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। গিলবাৰ্টছন চাংমাই 1975 চনত ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত প্ৰদৰ্শনীমূলক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। অসম আৰক্ষীৰ পৰা দ্বিতীয় অধিনায়ক হিচাপে অৱসৰ গ্ৰহণ কৰা চাংমাক 2022 চনত ৰাজ্য চৰকাৰে অসম সৌৰভ বঁটা প্ৰদান কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি সন্ধিয়া 7:45 প্ৰচাৰ কৰিবলগীয়া সংবাদ চলন্তিকাত অসম বিধানসভা 2026 সন্দৰ্ভত 3গৰাকী বিশিষ্ট নাগৰিকৰ সৈতে হোৱা কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল, সেনাবাহিনীৰ ইষ্টাৰ্ণ কমাণ্ডৰ প্ৰাক্তন GOCNC ৰাণা প্ৰতাপ কলিতা, লেখক ৰাজনৈতিক বিশ্লেষক ময়ূৰ বৰা আৰু জ্যেষ্ঠ সাংবাদিক টেৰেছা ৰহমানে মনৰ ভাৱ প্ৰকাশ কৰিব। অনুষ্ঠানটোৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে আজি মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই 2 জন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰাৰ লগতে 1জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজনৰ পৰা আৰক্ষীয়ে 15টা চাবোনৰ বাকচত লুকুৱাই অনা 183 গ্ৰাম হেৰইন জব্দ কৰে। জব্দ কৰা হেৰইনখিনিৰ বজাৰ মূল্য আনুমানিক 1.5 কোটি টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয়ৰ বাবে 157 ৰাণৰ লক্ষ্য স্থিৰ কৰি দিছে। হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 156 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰ আমাৰ এই বাতৰি যুগুতৰ পৰলৈ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে 16 অভাৰত 4টা উইকেট হেৰুৱাই 132 ৰাণ সংগ্ৰহ কৰিছে। প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তুংগত। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান। নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া EVMসমূহত প্ৰাৰ্থীৰ নাম আৰু প্ৰতীক চিহ্ন সন্নিৱিষ্টকৰণৰ কাম সম্পূৰ্ণ। কিংবদন্তী ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমাৰ শেষকৃত্য আদিংগিৰি পাহাৰত সম্পন্ন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয়ৰ বাবে 157 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।